Iya, akan sebanyi. Batuwi Puhisu dikita hormai. Itiar Podhan Batuwi Humuhul. Mungkin ini sekarang nanti Narendra Modi dari Sultanah Kabupaten নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত আছে। এই বৈঠকৰ পাছত উভয় ৰাষ্ট্ৰৰ সহমতত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আজি পুৱা নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱন চৌহদত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানাৰ্থে এটি অভ্যৰ্থনা আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত তেওঁক সাক্ষাৎ কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিস্থলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰাৰ কথা। উল্লেখযোগ্য যে শ্ৰীসিং তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা মঙলবাৰে আহি নতুন দিল্লীত উপস্থিত হয়। তেওঁৰ সৈতে কেইবাগৰাকীও মন্ত্ৰী, উপমন্ত্ৰী, ব্যৱসায়ীসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত অতি পুৰণি ঐতিহাসিক আৰু সাংস্কৃতিক সম্বন্ধ আছে। 2016 চনৰ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী কৰা ভিয়েটনাম ভ্ৰমণৰ জৰিয়তে এই সম্পৰ্ক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত হয়। ভাৰতে ভিয়েটনামক পূবলৈ চোৱা নীতিৰ মূল স্তম্ভ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় ভৱিষ্য দৰ্শনৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপেও বিবেচনা কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধানমণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত 2004 চনৰ পি ভি চিন্নায়াৰ ৰায়ক 6-1 বহুমতত খাৰিজ কৰে। চিন্নায়াই তেওঁৰ ৰায়ত অনুসূচিত জাতি সংৰক্ষণৰ ক্ষেত্ৰত উপ বৰ্গীকৰণ চৰকাৰী চাকৰি আৰু প্ৰৱেশৰ ক্ষেত্ৰত স্বীকাৰ কৰা নহ'ব বুলি কৈছিল। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিজৰ ৰায়ক আজি ঐতিহাসিক সাক্ষ্যৰ বিষয়ে উল্লেখ কৰি কয় যে অনুসূচিত জাতি আৰু সমজাতিক নহয়, ইয়াৰ উপ বৰ্গীকৰণ সংবিধানৰ 14 নম্বৰ অনুচ্ছেদৰ উলংঘন নহয় বুলিও তেওঁ কয়। ৰাজ্যিক শিশু আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা 20 আগষ্ট পৰ্যন্ত ৰাজ্যজুৰি 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীত থকা অসম লোকসেৱা ভৱনত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰে। কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আখোৱা দেখিবলৈ পোৱা গৈছিল যদিও এইবাৰ সেইসমূহ দূৰ কৰি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকা প্ৰায় 47 লাখ হিতাধিকাৰীক সামৰি লোৱা হ'ব। ইপিনে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তসকলক বিশেষ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ অৱগত কৰে। তেওঁ লগতে কয় যে শীঘ্ৰেই বিশেষ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৰাজ্যৰ 30,000 নিবনুৱাক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে 1 লাখ নিবনুৱাক অৰ্থ সাহায্য প্ৰদানৰ লক্ষ্য লৈছে যদিও প্ৰথম পৰ্যায়ত 30,000 যুৱক যুৱতীয়েহে এই সুবিধা লাভ কৰিব। দ্বিতীয় পৰ্যায়ত 70,000 নিবনুৱাক আঁচনিখনৰ অধীনত সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰথম পৰ্যায়ৰ বাবে জিলাভিত্তিক সাক্ষাৎকাৰ অহা 16 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰৰ শেষৰ ফালে এই ধন বিতৰণ কৰা হ'ব। ইয়াৰ লগতে অহা 7 আৰু 8 আগষ্টত ৰাজ্য চৰকাৰৰ নতুন আঁচনি নিযুত মূল্যে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ৰাজ্য চৰকাৰে এইবাৰ 800খন চাহ বাগিচাৰ পৰা 8000গৰাকী নাচনীৰ দ্বাৰা চমু প্ৰদৰ্শন কৰাৰ লক্ষ্য লোৱাৰ কথা উল্লেখ কৰি অহা 20 নৱেম্বৰত সৰুভজৈ ষ্টেডিয়ামত এই ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সদৰি কৰে। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ চলিত বৰ্ষৰ শেষৰ পিনে অনুষ্ঠিত কৰিবলৈ জানিবলৈ দি মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মৰ লগে লগে হস্পিতালতে যাতে নৱজাতকে আধাৰ কাৰ্ড লাভ কৰিব পাৰে তাৰ বাবে শীঘ্ৰেই ৰাজ্যৰ 13খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত একোটাকৈ আধাৰ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা বুলি সংবাদমেলত অৱগত কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই 260 অতিক্ৰম কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংস্থাৰ সহযোগত যোৱা মঙলবাৰৰ পৰা অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। IAF-C-17 পৰিবহন বিমানৰ জৰিয়তে অঞ্চলটোত 53 মেট্ৰিক টন চিকিৎসাৰ সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ইপিনে AN-32 আৰু C-130 বিমানৰ যোগেদি সাহায্য সামগ্ৰী তথা জোৱানসকলক অনা নিয়া কৰা হৈছে। এই বিমানসমূহে সামগ্ৰীভাৱে উদ্ধাৰকাৰী দলসমূহকে ধৰি 200তকৈও অধিক লোকৰ যাতায়াতত সহায় কৰাৰ লগতে দুৰ্যোগ প্ৰভাৱিত এলেকাৰ পৰা বাসিন্দাসকলক স্থানান্তৰৰ কামত জড়িত হৈছে। আনহাতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে MI-17 আৰু ধ্ৰুৱ নামৰ উন্নত লঘু হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। এই হেলিকপ্টাৰসমূহে প্ৰভাৱিত এলেকাসমূহৰ পৰা যথেষ্ট সংখ্যক লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত 189জন লোক আৰু 4টা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আত্তামালা মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দলৰো সহায় লোৱা হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মাল্লাপুৰাম কোজিকোড় ৱায়নাড কুন্নুৰ আৰু কাছাৰগডত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে তিৰুৱন্তপুৰম আৰু কোল্লামৰ বাহিৰে 12খন জিলাৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে উদ্ধাৰ সাহায্য আৰু পুনৰ বাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সাম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সৈতে ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে বাৰ্তালাপ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগকে ধৰি প্ৰয়োজনীয় সকলো সা সুবিধা আগবঢ়াব বুলি নিশ্চিতি দিয়ে। নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিগত 4টা বছৰত এখন নিৰ্দিষ্ট জিলাত নাইবা নিজৰ স্থানীয় জিলাত 3 বছৰতকৈ অধিক সময়ৰ বাবে কৰ্মৰত বিষয়াসকলক স্থানান্তৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আয়োগে মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াক দিয়া নিৰ্দেশ মতে নিৰ্বাচনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা কোনো বিষয়াকে নিজৰ জিলা নাইবা সম্প্ৰতি কৰ্মৰত জিলাসমূহত কাম কৰাৰ অনুমতি দিব নালাগে। পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতৰ স্বপ্নিল ঘোষাল সম্প্ৰতি পুৰুষৰ 50 মিটাৰ ৰাইফলছৰ 3 পজিচন শিতানত অৱতীৰ্ণ হৈছে। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিশা জৰিনে মহিলাৰ বক্সিঙৰ 50 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন উইউৰ বিৰুদ্ধে খেলিব। খেলখন দিনৰ 2:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত প্রধানমন্ত্রী নরেন্দ্র মোদী আর ভিয়েতনামের প্রধানমন্ত্রী ফাম নিউ সিনহার বৈঠক উভয় কেইবাখনো চুক্তি স্বাক্ষরিত হওয়ার সম্ভাবনা আছে। উচ্চ ন্যায়াধীশ দীপক সমর্থন সাতজনের বিচারপতি আজ রাজ্য বিধানমন্ডলের দ্বারা অনুসূচিত জাতির সংযুক্ত অনুমতি রায়দান করে আর এই অলিম্পিকে আজিরে অর্থনৈতিক প্রতিযোগিতা অনুষ্ঠিত হয়েছে। পুরুষের 50 মিটার রাইফেল শ্রী প্রদর্শনত অবতীর্ণ হয়েছে।
সৌৰভ বেলিছ অলিম্পিকত আজিৰে পৰা এথলেটিকছ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ 11 বজাত পুৰুষৰ 20 কিলোমিটাৰ বেগাই খোজ কঢ়া প্ৰতিযোগিতাত ভাৰতৰ আৰ্জিত সিং, বিকাশ আৰু পৰঞ্জিৎ সিঙে অংশ ল'ব। এদিন দিনৰ 12:50 মহিলাৰ 20 কিলোমিটাৰ খোজ কঢ়াৰ প্ৰতিযোগিতাত একমাত্ৰ ভাৰতীয় হিচাপে প্ৰিয়ংকা গোস্বামীয়ে অংশ ল'ব। উল্লেখযোগ্য যে এই দুয়োবিধ খেলৰ আজিয়েই পদক নিৰ্ণয় হ'ব। আনহাতে আজি ভাৰতৰ আটাইকেইগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈয়ে নকআউট মেচত অংশ ল'ব। দিনৰ 12:00 হ'বলগীয়া পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত লক্ষ্য সেন এইচ এছ প্ৰণয়ৰ মুখামুখি হোৱাৰ বিপৰীতে দুবাৰৰ অলিম্পিক বিজয়ী পি ভি সিন্ধু মহিলাৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এই খেলখন নিশা 10:00 অনুষ্ঠিত হ'ব। ইফালে পুৰুষৰ ডাবল শাখাত ভাৰতীয় যুটি স্বাতিক আৰু চিৰাগে আবেলি 4:30 কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ বক্সিঙৰ 50 কিলোগ্ৰাম ওজন শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি দুবাৰৰ বিশ্ব চেম্পিয়ন নিশা জৈন অৱতীৰ্ণ হ'ব। এই খেলখন দিনৰ 8:00 অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে বক্সিঙত কালিৰ দিনটো ভাৰতৰ বাবে যথেষ্ট আশাপ্ৰদ আছিল। মহিলাৰ 75 কিলোগ্ৰাম শাখাত খেলা অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে যোৱা নিশা অনুষ্ঠিত হোৱা পুৰুষৰ 71 কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিশান দেৱী ইকুৱেডৰৰ জোছ গেব্ৰিয়েলক 3-2 ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত স্থান নিশ্চিত কৰে। ইফালে শ্ৰুতিগৰ ইতিহাস গঢ়ি পুৰুষৰ 50 মিটাৰ ৰাইফল থ্ৰ' প্ৰতিযোগিতাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা স্বপ্নিল কোচালে আজি দিনৰ 1:00 পদক জয়ৰ লক্ষ্যৰে খেলিব। আনহাতে দিনৰ 1:30 অপৰাজয় ভাৰতীয় পুৰুষ হকী দলে বেলজিয়ামৰ বিৰুদ্ধে গ্ৰুপ মেচত অংশ ল'ব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে হকীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিছে। এদিন টেবুল টেনিছৰ একক শাখাত ভাৰতৰ দুই মহিলা পেডলাৰ মণিকা বাট্টা আৰু শ্ৰীজা আকুলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ বিদায় লৈছে। একেদৰে পুৰুষৰ আৰ্চাৰী একক শাখাৰ পৰা তৰণদীপ গাই বিদায় লোৱাৰ বিপৰীতে দীপিকা কুমাৰীয়ে মহিলাৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি দিনৰ 8:30 আৰ্চাৰীৰ পুৰুষ একক শাখাত প্ৰবীণ ৰমেশ যাদৱে তাৰম্বিকাত খেলিব। এতিয়া শুনক আজি গুৱাহাটীত প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহ অৱলোকন ডলি দেৱীৰ পৰা।
পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা, ৱাৰ্নাডৰ ভূমিস্খলনৰ শেহতীয়া তথ্য, মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক সবিশেষকে ধৰি বিভিন্ন বাতৰিক আজি গুৱাহাটীত প্ৰকাশিত বাতৰি কাকতসমূহত মুখ্য বাতৰিত স্থান দিয়া হৈছে। লাভলীনা বৰগোহাঁই অলিম্পিক বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা বাতৰিটোক দৈনিক অসম, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূত, দ্য ছেণ্টিনেল, নিয়মীয়া বাৰ্তা, দি আছাম শিবিৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক অস্থিৰতাৰ সবিশেষ উল্লেখেৰে যুযুধাত মধ্যপ্ৰাচ্য, ইৰাণ, তুৰস্ক, লেবাননত প্ৰতিশোধৰ অংগীকাৰ শিৰোনামেৰে এটা বাতৰিক দৈনিক জনমভূমি কাকতত মুখ্য বাতৰিত স্থান দিয়া হৈছে। এই বাতৰিটোত দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, দি আছাম শিবিৰকে ধৰি কেইবাখনো কাকতত প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। মকৰণৰ মজিয়াত উত্থাপিত তথ্য প্ৰসংগই অভাৱনীয়ভাৱে বৃদ্ধি, স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বিশ্বৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্য কেবিনেটৰ বৈঠকৰ সবিশেষ সামৰি ভিন ভিন শিৰোনামেৰে বাতৰি কাকতসমূহত বাতৰি প্ৰকাশ কৰা হৈছে। অসমৰ প্ৰতিদিন কাকতত ৰাজ্যত আচংগ চিনাক্ত 20 ভুৱা চিকিৎসক শীৰ্ষক এটা বাতৰি শীৰ্ষ বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। অসম লোকসভাৰ আগত কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰা বুলি উল্লেখ কৰি আদালতে কাৰাদণ্ড বিভাগ কৃষি বিষয়াক বৰখাস্ত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শিৰোনামেৰে এটা বাতৰি নিৰ্ণয় বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কেৰালাৰ ৱায়নাডৰ প্ৰাকৃতিক দুৰ্যোগৰ সবিশেষ সম্পৰ্কীয় এটা বাতৰিক দ্য টাইমছ অফ ইণ্ডিয়া কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। এয়া আছিল আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগ সাজু, অহা 20 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা। ৱাৰ্নাডত ভূমিস্খলন মৃত্যু হোৱা লোকৰ সংখ্যা 250ৰো অধিকলৈ বৃদ্ধি, আজি পুৱাৰ পৰা পুনৰ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ। আৰু প্ৰকাশ অলিম্পিকত আজিৰে পৰা খেল প্ৰতিযোগিতা পি ভি সিন্ধুসহ 5 ভাৰতীয় ছাত্ৰ আৰু ৰাজ্যৰ নকআউট মেচত অংশগ্ৰহণ। আজি ৱাৰাণসী বাতৰি জিমানী।